জখৰীয়া ভাৱৰী পুস্তক আঠ অধ্যায়। তেতিয়া বাহিনীসকলৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মই চিয়োনৰ অৰ্থে মহাঅন্ত জ্বালাৰে জ্বলিছো, মই তাইৰ অৰ্থে মহাকুদ্ধেৰে জ্বলিছো। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, মই চিয়োনলৈ ওলটি আহিলো আৰু জিৰচালেমৰ মাজত বাস কৰিম, কাৰণ জিৰচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ জিহুৱাৰ পৰ্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ'ব। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, অতি বুঢ়া হোৱাৰ কাৰণে পুনৰাই জিৰচালেমৰ চকবোৰত বহিব, প্ৰতিজন বুঢ়া বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল'ব, আৰু ল'ৰা ছোৱালীবোৰৰ খেল ধেমালিৰে সেই নগৰৰ আলিবাটবোৰ পৰিপূৰ্ণ হ'ব। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, সেই দিনত এই লোকসকলৰ যি অৱশিষ্ট ভাগ থাকিব সেই লোকসকলৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ'ব। মোৰ দৃষ্টিটো সেয়ে আচৰিত বোধ হ'বনে? ইয়াক বাহিনীসকলৰ জিহুৱাই কৈছে। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চোৱা, মই পূব আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাসকলক নিস্তাৰ কৰি আনিম, কিয়নো জিৰচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰাই মোৰ প্ৰজা হ'ব আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ'ম। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোক হাঁহিয়াল হোৱা, যি কথা বৰ্তমান শুনি আছা সেই একেই বাক্য ভাববাদীসকলৰ মুখেৰে কোৱা হৈছিল। যেতিয়া তেওঁলোকে বাহিনীসকলৰ জিহুৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়াই মন্দিৰ নিৰ্মাণ কৰা হৈছিল, কিয়নো সেই কালৰ পূৰ্বে কোনো লোকক মজুৰি দিবৰ বাবে বা কোনো পশুক কেৰিয়া ল'বৰ বাবে টকা নাছিল, আৰু বাহিৰলৈ যোৱাজনেই হওক বা কি ভিতৰলৈ অহাজনেই হওক, শত্ৰুৰ পৰা কোনো শান্তি নাছিল, কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে উচতাই দিছিলোঁ। কিন্তু এতিয়া মই পূৰ্বকালৰ দৰে এই লোকসকলৰ অৱশিষ্ট ভাগলৈ ব্যৱহাৰ নকৰিম। এইটোৱেই হ'ল বাহিনীসকলৰ জিহুৱাৰ ঘোষণা, কিয়নো কুশলযুক্ত কঠীয়া সিঁচা হ'ব, দাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্যৰ উৎপন্ন কৰিব আৰু আকাশমণ্ডলে নিজৰ নিয়ৰ বৰষাব, কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰ কৰিম। জাতিবোৰৰ মাজত তোমালোক যেনেকৈ হাও উদাহৰণস্বৰূপে হৈছিলা, সেই যিহুদা বংশ আৰু সেই ইজৰাইলৰ বংশ, তেনেকৈ এতিয়াও মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্বাদৰ বিষয় হ'বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওক, কিয়নো বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমংগল কৰিবলৈ সংকল্প কৰিছিলোঁ। ইয়াক বাহিনীসকলৰ জিহুৱাই কৈছে, আৰু মই মন পালতোৱা নাছিলোঁ। তেনেকৈ আকৌ এই কালত জিৰচালেমৰ আৰু যিহুদা বংশৰ মংগল কৰিবলৈ সংকল্প কৰিছোঁ, তোমালোকে ভয় নকৰিবা। তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা, তোমালোক কোনেও নিজ মনত নিজ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে কুকল্পনা নকৰিবা আৰু মিছা শপত নিদিবা, কিয়নো এই আটাইবোৰ মই ঘৃণা কৰোঁ, এই কথা জিহুৱাই কৈছে। পাছে বাহিনীসকলৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, চতুৰ্থ পঞ্চম সপ্তম আৰু দশম মাহৰ উপবাস যিহুদাৰ বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ'ব, এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিৰ্বাস কৰা লোকসকলো আহিব, আৰু এখন নগৰৰ নিবাসীসকলে আন এখন নগৰলৈ গৈ ক'ব, ব'লা জিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ জিহুৱাক বিচাৰিবলৈ আমি বেগাই যাওঁ হওক, ময়ো যাওঁ। হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতিসমূহ জিৰচালেমত বাহিনীসকলৰ জিহুৱাক বিচাৰিবলৈ আৰু জিহুৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, সেইদিনা জাতিসমূহৰ মাজত আটাই ভাষা ক'ব পৰা 10 জন লোকে এজন যিহুদী লোকৰ কাপোৰ আচল ধৰি ক'ব, আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছো ঈশ্বৰ তোমালোকৰ লগত আছে।